যাত্ৰা পুস্তক 30 অধ্যায়। ধূপ বেদি, পাৰিচিত্ৰৰ ধন, প্ৰক্ষালন পাত্ৰ, অভিষেক তেল আৰু ধূপৰ বিষয়ে আদেশ। তুমি ধূপ জ্বলাবৰ বাবে চিটিম কাঠেৰে এটা বেদী সাজিবা। সেয়ে এহাত দীঘল, এহাত বহল হ'ব আৰু সেই বেদীৰ চাৰিও দিশ সমান হ'ব। উখৈ দুহাত, তাৰ শিংবোৰ একেডোখৰ কাঠেৰে হ'ব লাগিব। তুমি বেদীটোৰ ওপৰত, চাৰিওফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা। তুমি সোণৰ দুটা আঙুঠি গঢ়াই কিনাৰৰ তলত দুই কাষত দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙুঠি দুটা কাণমাৰি সোমোৱাবৰ ঠাই হ'ব। সেই কাণমাৰি চিটিম কাঠেৰে সাজিবা আৰু তাত সোণৰ পতা মাৰিবা। তুমি ধূপ বেদীটো সাক্ষ্যফলি নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্যফলি নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম। হাৰুণে প্ৰতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপৰ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব। গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুকৰ্মে জিহুৱাৰ সন্মুখত নিত্য ধূপদাহ হ'ব। তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ বা হোম বলি বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা। বছৰত এবাৰ হাৰুণে তাৰ শিংবোৰ পবিত্ৰ কীট কৰিব। তোমালোকৰ পুৰুষানুকৰ্মে প্ৰায়চিত্তাৰ্থক পাপ বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্ৰ কীট কৰিব। এই বেদী জিহুৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ'ব। জিহুৱাই মুচিক ক'লে, তুমি যেতিয়া ইজৰাইলৰ জনসংখ্যা গণনা কৰিবা তেতিয়া তেওঁলোকৰ প্ৰতিজনে জিহুৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ'ব। প্ৰতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত 20 গেৰা হয়। সেই আধা চেকল জিহুৱাৰ উদ্দেশ্যে দিব লগা উপহাৰ। 20 বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্ৰতিজনে গণনা কৰা সময়ত জিহুৱালৈ উপহাৰ দিব লাগিব। তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়চিত্ৰ কৰিবলৈ জিহুৱাৰ সেই উপহাৰ দিয়াৰ সময়ত ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব। তুমি ইজৰাইলী লোকসকলৰ পৰা সেই প্ৰায়চিত্ৰৰ ধন ল'ব লাগিব আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়চিত্ৰৰ বাবে সেয়ে ইজৰাইলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে জিহুৱাৰ আগত থাকিব। জিহুৱাই মুচিক ক'লে, প্ৰক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন পাত্ৰ গঢ়াবা আৰু তাত পিতলৰ খোৰা লগাবা। তুমি সেই প্ৰক্ষালন পাত্ৰৰ সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা। হাৰুণ আৰু তেওঁ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব। তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব বা জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদী ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেইকাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব। তেওঁলোকৰ মৃত্যু নহ'বলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ'ব। জিহুৱাই মুচিক ক'লে, তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে 500 চেকল গন্ধ ৰস, আৰু 250 চেকল সুগন্ধি ডালচেনি, 250 চেকল সুগন্ধি বচ, 500 চেকল তেজপাত আৰু 1 হিন জিত গছৰ তেল ল'বা। সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ'ব। তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক, মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপবেদী, হোমবেদী আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা। সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা। তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ'ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব তেওঁ পবিত্ৰ হ'ব। মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ তুমি হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা। তুমি ইজৰাইলী লোকসকলক ক'বা, তোমালোকৰ পুৰুষানুকৰ্মে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ'ব। মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ'ব। সেই তেলৰ সূত্ৰ অনুসাৰে সেই তেলৰ দৰে আন কোনো তেল প্ৰস্তুত কৰা নহ'ব, কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল। যিকোনোৱে সেই তেলৰ দৰে আন সুগন্ধি প্ৰস্তুত কৰিব বা যিকোনোৱে গাত তাৰ অলপো লগাব তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। জিহুৱাই মুচিক ক'লে, তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য অৰ্থাৎ নাটাফ, নখি, হেম্বনা এই সকলো সুগন্ধি দ্ৰব্যৰ আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা। সেইবোৰৰ দ্বাৰাই সুগন্ধি দ্ৰব্য ব্যৱসায়ী সূত্ৰ অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা। সেই ধূপ গুড়ি কৰি মিহি কৰিবা। যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা, সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ'ব। তুমি যি সুগন্ধি ধূপ প্ৰস্তুত কৰিবা সেই সূত্ৰ অনুসাৰে তোমালোকৰ বাবে ধূপ প্ৰস্তুত নকৰিবা, সেয়ে তোমাৰ মনত জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ হ'ব। যিকোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব।